প্ৰথম বংশাৱলী 25 অধ্যায় গায়ন বায়ন সকলৰ বিষয়। দায়ুদ আৰু আবাসৰ পৰিচৰ্যাৰ প্ৰধান লোকসকলে আছব, হেমন আৰু জিদুথুনৰ পুত্ৰসকলক কিছুমান কামৰ বাবে নিৰ্বাচন কৰিলে। এওঁলোকে বিনা, বেহেলা আৰু তালেৰে ভৱিষ্যৎবাণী কৰিলে। যিসকল লোকে এই কাম কৰিছিল তেওঁলোকৰ তালিকা তলত দিয়া হ'ল। আছফৰ পুত্ৰসকলৰ পৰা জকুৰ, যোছেফ, নথনিয়া আৰু অছৰেলা। আছফৰ পুত্ৰসকল আছফৰ নিৰ্দেশ অনুযায়ী ৰজাৰ নিৰীক্ষণৰ অধীনত ভাৱবাণী কৰে। জিদুথুনৰ পুত্ৰসকলৰ পৰা গদলিয়া, চৰি, জিচয়া, হছবিয়া, চিমিয়া আৰু মট্টিথিয়া। এই ছয়জনে তেওঁলোকৰ পিতৃ জিদুথুনৰ নিৰ্দেশ অনুযায়ী জিহুৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবে বীণা বজায়। হেমনৰ পুত্ৰসকলৰ পৰা বুকিয়া, মট্টনিয়া, উজিয়েল, চবুৱেল, জিৰিমুট, হন্ননিয়া, হনানী, ইলিয়াথা, গিদ্দলতি, ৰুমতি, এজৰ, যজবিকাচা, মুল্লিথি, পুথিৰ আৰু মহজিউত। ৰজাৰ ভাৱবাদী হেমনৰ এওঁলোক পুত্ৰ। ঈশ্বৰৰ শ্ৰদ্ধা কৰিবলৈ তেওঁক 14 পুত্ৰ আৰু 3 ছোৱালী দান কৰিলে। তেওঁলোকৰ পিতৃৰ নিৰ্দেশ অনুযায়ী এই সকলো কৰিছিল। তেওঁলোক ঈশ্বৰৰ গৃহৰ বাদ্যকৰ আছিল। তেওঁলোকে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে তাল, বেহেলা আৰু বীণা বজাইছিল। আছফ, জিদুথুন আৰু হেমন ৰজাৰ নিৰ্দেশ অধীনত আছিল। তেওঁলোক আৰু তেওঁলোকৰ ভাইসকল জিহুৱাৰ উদ্দেশ্যে বাদ্য বজোৱাত প্ৰশিক্ষণপ্ৰাপ্ত আৰু নিপুণ আছিল। তেওঁলোক সংখ্যাত 288 আছিল। তেওঁলোকৰ সৰু কি বৰ, গুৰু শিষ্য সকলোৱে সমানে চিঠি খেলাই নিজৰ কৰিবলগীয়া কাৰ্য কৰিবলৈ থিৰ কৰিছিল। এতিয়া আছফৰ পুত্ৰসকলৰ বিষয়ে। প্ৰথম চিঠি খেলত যোছেফৰ পৰিয়ালৰ নাম উঠিল। দ্বিতীয় গদলিয়াৰ পৰিয়ালৰ নামত উঠিল, তেওঁলোক সংখ্যাত 12। তৃতীয় জকুৰৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয় লোকসকল সংখ্যাত 12। চতুৰ্থ জিক্ষিৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। পঞ্চম নথনিয়াৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। ষষ্ঠ বুকিয়াৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। সপ্তম জিচৰেলাৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। অষ্টম জিচয়াৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। নৱম মট্টনিয়াৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। দশম চিমিৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। একাদশ অজেৰেলৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। দ্বাদশ হছবিয়াৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। এৱদক চুবাইলৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্বন্ধীয়সকল সংখ্যাত 12। চতুৰ্দশ মট্টিথিয়াৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। পঞ্চদশ জিৰুমুটৰ নামত উঠিল, তেওঁৰ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। সুৰক্ষ হননিয়াৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। সপ্তদশ যজবিকাচাৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। অষ্টাদশ হনানীৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। ঊনবিংশ মল্লুথিয়ৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। বিংশ ইলিয়াথাৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। একবিংশ হুথিৰৰ নামত উঠিল, তেওঁ পুত্ৰ আৰু সম্পৰ্কীয়সকল সংখ্যাত 12। দ্ৰাবিংশ গিদলতিয়েৰ নামত উঠিল, তেওঁৰ পুত্ৰ আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰজন। এউডহ মহজিয়াতৰ নামত উঠিল, তেওঁৰ পুত্ৰ আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰজন। চতুবিংশ ৰুমতি এজৰৰ নামত উঠিল, তেওঁৰ পুত্ৰ আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰজন।